سَلْ بَنِي إِسْرَائِيلَ كَمْ آتَيْنَاهُمْ مِنْ آيَةٍ بَيِّنَةٍ وَمَنْ يُبَدِّلْ نِعْمَةَ اللَّهِ مِنْ بَعْدِ مَا جَاءَتْهُ فَإِنَّ اللَّهَ شَدِيدُ الْعِقَابِ
ইসরায়েলৰ বংশধৰসকলক সুধিছোৱা, আমি সিহঁতক কিমান স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ আৰু আল্লাহৰ অনুগ্ৰহ হোৱাৰ পিছত কোনোবাই তাক পৰিৱৰ্তন কৰিলে, তেন্তে জানি থোৱা নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।